এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়াৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যত অহা 2 আগষ্টত আৰম্ভ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে প্ৰস্তুতি আৰম্ভ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ডিব্ৰুগড়ত নৱনিৰ্মিত বহুমুখী ষ্টেডিয়াম পৰিদৰ্শন, উমৈহতীয়া দেৱানী বিধিয়ে ৰাজ্যখনৰ সমাজ সংস্কাৰৰ দিশত নতুন দিশ নিৰ্ণয় কৰিব বুলি বিধায়ক বিমল বৰা মন্তব্য, আৰু কংগ্ৰেছ বিধায়িনী দলৰ দলপতি ৱাজেদ আলী চৌধুৰীক অসম বিধানসভাৰ বিৰোধী দলপতি মৰ্যাদা প্ৰদান। ৰাজ্যত অহা 2 আগষ্টত আৰম্ভ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে জিলাই জিলাই ইতিমধ্যে গৃহ তালিকা আৰু গৃহ পিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ চলি আছে। তামোলপুৰ জিলাত আজি এই কাৰ্যসূচী আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে। পৰহিলৈ পৰ্যন্ত চলিবলগীয়া এই কাৰ্যসূচী আজি জিলা আয়ুক্ত তথা জিলা মুখ্য লোকপিয়ল বিষয়া চিমিকৰণে শুভাৰম্ভ কৰে। জিলাখনত 2027 চনৰ লোকপিয়ল সঠিকভাৱে ৰূপায়ণ কৰাৰ বাবে বিষয়াসকলক দক্ষ কৰি তুলিবলৈ প্ৰশিক্ষণৰ আয়োজন কৰা হৈছে। নগাঁও জিলা পৰিষদৰ কাৰ্যালয়ৰ সভাকক্ষত আজি লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায়ৰ গৃহ তালিকাভুক্তি আৰু গৃহ পিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। জিলাখনৰ আয়ুক্ত দেৱাশীষ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত অতিৰিক্ত জিলা আয়ুক্ত, সহকাৰী আয়ুক্ত, চক্ৰ বিষয়া, খণ্ড উন্নয়ন বিষয়া প্ৰমুখ্যে চৰকাৰী বিষয়াসকল উপস্থিত থাকে। কাইলৈ আৰু অহা 8 জুনত হ'বলগীয়া এই প্ৰশিক্ষণ কাৰ্যসূচীত তথ্য সংগ্ৰহ পদ্ধতি, ডিজিটেল গণনা আৰু প্ৰয়োজনীয় সমন্বয় ব্যৱস্থাৰ ওপৰত বিশদ আলোচনা কৰা হ'ব। ডিব্ৰুগড় জিলাত কালি অনুষ্ঠিত প্ৰশিক্ষণত জিলাখনৰ সমজিলা আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্ত, ৰাজহ চক্ৰ বিষয়াকে ধৰি অন্যান্য বিষয়াসকলে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে ৰাজ্যত আসন্ন লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে লোকপিয়ল সঞ্চালকালয়ে সকলো ধৰণৰ প্ৰাৰম্ভিক প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। ইয়াৰ বাবে ইতিমধ্যে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। এইবাৰৰ লোকপিয়লত স্বগণনাৰো বিকল্প ব্যৱস্থা কৰা হৈছে। লোকপিয়লত জনসাধাৰণে 16টা ভাষাত তথ্য দিব পাৰিব। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ৰ খনিকৰত নৱনিৰ্মিত বহুমুখী ষ্টেডিয়াম পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে প্ৰকল্পটোত উপস্থিত হৈ ইয়াৰ আন্তঃগাঁথনিগত বিভিন্ন দিশ পৰ্যালোচনা কৰাৰ লগতে যাৱতীয় দিহা পৰামৰ্শ আগবঢ়ায়। অত্যাধুনিক সা সুবিধাৰে সজ্জিত এই ক্ৰীড়া আন্তঃগাঁথনিয়ে ডিব্ৰুগড় জিলাৰ লগতে সমগ্ৰ উজনি অসমৰ ক্ৰীড়া ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা কৰিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। যুৱ প্ৰজন্মৰ ক্ৰীড়া প্ৰতিভা বিকাশৰ ক্ষেত্ৰতো এই ষ্টেডিয়ামখন মাইলৰ খুঁটি হিচাপে পৰিগণিত হ'ব বুলি তেওঁ উল্লেখ কৰে।
এই কমপ্লেক্স নিৰ্মাণৰ কাৰ্যসূচী ইতিমধ্যে চলি আছে। ইনডোৰ স্পৰ্টছ কমপ্লেক্সটো সম্পূৰ্ণ হৈছে আৰু আউটডোৰ এই 35,000 দৰ্শকে একেলগে উপভোগ কৰিব পৰাকৈ ইয়াত বিভিন্ন ধৰণৰ সা সুবিধাবিলাক ইতিমধ্যে গঢ় দিয়া হৈছে। গতিকে মই ভাবো যে অসমৰ বাবে এটা উল্লেখযোগ্য খেলৰ কেন্দ্ৰ হিচাপে ডিব্ৰুগড় মাল্টি ডিচিপ্লিন স্পৰ্টছ কমপ্লেক্স গঢ় লৈ উঠিব, এইটো নিশ্চিত। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও এই ক্ষেত্ৰত যিখিনি উদ্যোগ লৈছে মই তেখেতক বিশেষভাৱে ধন্যবাদ জনাইছো আৰু তেখেতে আগন্তুক দিনত আৰু অধিক এই ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ কথা ইতিমধ্যে ইয়ালৈ আহি ঘোষণা কৰি গৈছে। আৰু অসমৰ দ্বিতীয় ৰাজধানী হিচাপে ডিব্ৰুগড় চহৰত এই কমপ্লেক্সটোৱে আগন্তুক দিনত কেৱল অসম নহয় উত্তৰ পূৰ্বাঞ্চলৰ ভাৰতবৰ্ষৰ খেলুৱৈসকলক যথেষ্ট উদগনি দিব আৰু আমি সকলোৱে আশা কৰিছো কম দিনৰ ভিতৰতে ইয়াৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ব আৰু ভাৰতবৰ্ষৰ খেলুৱৈসকলৰ বাবে এই কমপ্লেক্সটো উৎসৰ্গা কৰা হ'ব।
মন্ত্ৰীগৰাকীৰ সৈতে পৰিদৰ্শন কালত অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, অসম পেট্ৰকেমিকেলছ লিমিটেডৰ অধ্যক্ষ বিকুল ডেকা, ডিব্ৰুগড় পৌৰ নিগমৰ উপ মেয়ৰ উজ্জ্বল ফুকনকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানক সাক্ষাৎ কৰি অসমৰ কৃষি আন্তঃগাঁথনি শক্তিশালী কৰাৰ সন্দৰ্ভত আলোচনা কৰে। আলোচনাকালত কৃষি আন্তঃগাঁথনি, পুঁজি অধিক ব্যৱহাৰ, শীতলীকৃত সংৰক্ষণ ব্যৱস্থা, উন্নত বজাৰ সংযোগ, যান্ত্ৰিক কৃষি পদ্ধতি আৰু শক্তিশালী যোগান শৃংখলা গঢ়ি তোলা বিষয়ত আলোচনা কৰা হয়। অসমৰ কৃষকসকলে যাতে এই উন্নত সুবিধাসমূহ লাভ কৰিব পাৰে সেই বিষয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় কৃষিমন্ত্ৰীগৰাকীৰ সহযোগিতা বিচাৰে। আলোচনাকালত ৰাজ্যখনত কৃষক কল্যাণমূলক আঁচনিসমূহৰ তৃণমূল পৰ্যায়ত ফলপ্ৰসূ ৰূপায়ণ আৰু লাখপতি বাইদেউ আঁচনিৰ অগ্ৰগতি পৰ্যালোচনা কৰা হয়। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অহা 8 জুনত আৰম্ভ হ'ব। বিচাৰৰ প্ৰথম দিনটোতে আদালতে 4 জন সাক্ষীক তলব কৰিছে। আদালতে গোচৰ সংক্ৰান্তত মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এজাহাৰ দাখিল কৰা ৰাতুল বৰা, মৰিগাঁৱৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ শইকীয়া আৰু আৰক্ষী পৰিদৰ্শক ভাস্কৰ বৰ্মনক 8 জুনত আদালতত হাজিৰ হৈ সাক্ষ্য দিবলৈ নিৰ্দেশ জাৰি কৰিছে। উল্লেখযোগ্য যে ফাষ্ট ট্ৰেক আদালতে যোৱা 26 মে'ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ 7 গৰাকী অভিযুক্তৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপ কৰিছিল। 8 জুনৰ পৰা ফাষ্ট ট্ৰেক আদালতত দৈনিক বিচাৰ প্ৰক্ৰিয়া চলিব। উমৈহতীয়া দেৱানী বিধিয়ে ৰাজ্যখনৰ সমাজ সংস্কাৰৰ দিশত নতুন দিশ নিৰ্ণয় কৰিব বুলি প্ৰাক্তন মন্ত্ৰী তথা টিংখং সমষ্টিৰ বিধায়ক বিমল বৰাই মন্তব্য কৰিছে। শিৱসাগৰ জিলা বিজেপি কাৰ্যালয়ত আজি আয়োজিত এখন সংবাদমেলত তেওঁ কয় যে এই বিধি বলবৎ কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে যুগান্তকাৰী পদক্ষেপ লৈছে। ইয়াৰ ফলত সকলো নাগৰিক সম অধিকাৰৰ আওতালৈ আহিব বুলি তেওঁ উল্লেখ কৰে। সমাজত মহিলাৰ অধিকাৰ সুৰক্ষিত কৰা, বিবাহ ব্যৱস্থাত অধিক সুসংহত কৰা আৰু সামাজিক স্থিৰতা ৰক্ষাৰ ক্ষেত্ৰত উমৈহতীয়া দেৱানী বিধি ফলপ্ৰসূ হ'ব বুলিও তেওঁ আশা প্ৰকাশ কৰে।
26 মে'ৰ বিধানসভাত সম নাগৰিক সংহিতা এই বিধেয়কখন উত্থাপন কৰা হ'ল। এই যি সম নাগৰিক সংহিতাৰ যি প্ৰেক্ষাপট, এই প্ৰেক্ষাপট তাৎক্ষণিকভাৱে লোৱা সিদ্ধান্ত নহয়। ই আমাৰ দেশৰ জনসাধাৰণৰ কাৰণে, এখন ৰাষ্ট্ৰত বসবাস কৰা সকলো নাগৰিকৰ সমতা আৰু তেওঁলোকৰ যি মৌলিক অধিকাৰ, সেই মৌলিক অধিকাৰৰ বিষয়ে দীৰ্ঘ দিন ধৰি এই বিষয়টো চৰ্চাত আছিল। 1948 চনত তেতিয়াই সংবিধান সভাৰ বিতৰ্কত ডক্টৰ ভীমৰাও আম্বেদকাৰে এক দেশ এক নাগৰিক অৰ্থাৎ ইউনিফৰ্ম চিভিল কোড এই পক্ষত দৃঢ়ভাৱে তেখেতে মত প্ৰকাশ কৰিছিল।
কংগ্ৰেছ বিধায়িনী দলৰ দলপতি ৱাজেদ আলী চৌধুৰীক আনুষ্ঠানিকভাৱে অসম বিধানসভাৰ বিৰোধী দলপতিৰ মৰ্যাদা প্ৰদান কৰা হৈছে। অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে এখন পত্ৰযোগে শ্ৰীচৌধুৰীক এই মৰ্যাদা প্ৰদান কৰে। বিৰোধী দলপতি হিচাপে ৱাজেদ আলী চৌধুৰীয়ে কাৰ্যালয়ৰ দায়িত্বভাৰ গ্ৰহণ কৰিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ প্ৰধানমন্ত্ৰী যক্ষ্মামুক্ত ভাৰত অভিযান 100 দিনৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি ডিব্ৰুগড় জিলা স্বাস্থ্য সমিতিয়ে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছে। জিলাখনৰ প্ৰান্তীয় তথা অধিক আশংকা থকা অঞ্চলসমূহক বিশেষভাৱে সামৰি মুঠ 216খন আয়ুষ্মান আৰোগ্য শিবিৰ অনুষ্ঠিত হৈছে। 209খন গ্ৰামাঞ্চলত আৰু 7খন নগৰাঞ্চলত অনুষ্ঠিত এই শিবিৰত মুঠ 19,055 গৰাকী লোকে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু পৰামৰ্শ গ্ৰহণ কৰিছে। অহা জুলাই মাহত সম্পূৰ্ণ হ'বলগীয়া এই অভিযানত জিলা স্বাস্থ্য বিভাগে অধিক তৎপৰতা, সমন্বয় আৰু ফলপ্ৰসূতাৰে কাৰ্যসূচী ৰূপায়ণ কৰাৰ সংকল্প গ্ৰহণ কৰিছে। ধেমাজি জিলা আৰু ছেছন ন্যায়াধীশৰ আদালতে 2021 চনৰ 20 জুলাইত সংঘটিত এটা হত্যাকাণ্ডৰ গোচৰত অভিযুক্তক আজি যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিছে। জিলা আৰু ছেছন ন্যায়াধীশ কল্যাণজিৎ শইকীয়াৰ আদালতে অভিযুক্ত পিতৃ হত্যাকাৰী বিপিন গগৈক ভাৰতীয় দণ্ডবিধিৰ 302/34 ধাৰাত দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে 10,000 টকাৰ জৰিমনা বিহে। অভিযোগ অনুসৰি বিপিন গগৈয়ে পিতৃক খগেন গগৈক হত্যা কৰাৰ লগতে মাতৃকো আঘাত কৰিছিল। চিলাপথাৰ থানাত পঞ্জীয়ন হোৱা গোচৰৰ ভিত্তিত তদন্তকাৰী বিষয়াই দাখিল কৰা অভিযোগনামা অনুসৰি আদালতে 7 জন সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰাৰ পাছত আজি চূড়ান্ত ৰায়দান কৰে। কাছাৰ জিলাত HIV প্ৰতিৰোধ পৰীক্ষণ আৰু পৰামৰ্শ সেৱা সম্প্ৰসাৰণৰ উদ্দেশ্যে আজি জিলাখনৰ আয়ুক্ত আয়ুষ গাৰ্গে অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সন্থাৰ অধীনৰ মোবাইল ইণ্টিগ্ৰেটেড কাউন্সেলিং এণ্ড টেষ্টিং চেণ্টাৰ চমুকৈ ICTC বাহন এখন উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত কাছাৰৰ স্বাস্থ্যসেৱাৰ যুটীয়া সঞ্চালক, বিভাগৰ অন্যান্য বিষয়া আৰু HIV প্ৰতিৰোধ আৰু সজাগতা কাৰ্যসূচীৰ সৈতে জড়িত অংশীদাৰসকল উপস্থিত থাকে। ICTC বাহনখনে জিলাখনৰ বিভিন্ন অঞ্চলত, বিশেষকৈ বিপদজনক এলেকাত HIV সম্পৰ্কীয় অত্যাৱশ্যকীয় সেৱাসমূহ প্ৰদান কৰিব। জনমুখী স্বাস্থ্যসেৱা সম্প্ৰসাৰণৰ বাবে প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ দায়বদ্ধতাৰ প্ৰতিফলন ঘটোৱা এই বাহনখনে বিভিন্ন কাৰণত স্বাস্থ্যসেৱা লাভৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হোৱা লোকসকলক সেৱা প্ৰদানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে। সমগ্ৰ শিক্ষা অসমে তৃতীয়ৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে নিয়মীয়া মান নিৰূপণ পৰীক্ষাৰ প্ৰথম পৰ্যায় অহা 9 জুনৰ পৰা অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰিছে। শৈক্ষিক বৰ্ষৰ আৰম্ভণিতে ছাত্ৰ ছাত্ৰীসকলৰ শিকনৰ মূল্যায়নৰ লক্ষ্যৰে এই মূল্যায়ন অনুষ্ঠিত কৰি অহা হৈছে। ইয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ শিকনৰ ক্ষেত্ৰত হোৱা অসুবিধা আৰু এই ক্ষেত্ৰত ল'বলগীয়া ব্যৱস্থাসমূহ নিৰ্ধাৰণ কৰা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটি পুনৰ এবাৰ। ৰাজ্যত অহা 2 আগষ্টত আৰম্ভ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে প্ৰস্তুতি আৰম্ভ। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ডিব্ৰুগড়ত নৱনিৰ্মিত বহুমুখী ষ্টেডিয়াম পৰিদৰ্শন। উমৈহতীয়া দেৱানী বিধিয়ে ৰাজ্যখনৰ সমাজ সংস্কাৰৰ দিশত নতুন দিশ নিৰ্ণয় কৰিব বুলি বিধায়ক বিমল বৰাৰ মন্তব্য আৰু কংগ্ৰেছ বিধায়িনী দলৰ দলপতি ৱাজেদ আলী চৌধুৰীক অসম বিধানসভাৰ বিৰোধী দলপতিৰ মৰ্যাদা প্ৰদান। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।